হেৰি বন্ধু, আজি মই আপোনাক বহুত বছৰৰ আগতে হৈ যোৱা এটি আচৰিত ঘটনাৰ বিষয়ে জনাবলৈ ইচ্ছা কৰোঁ। ই একেবাৰে সত্য। আপুনি ইয়াৰ বিষয়ে জনাটো মই ইচ্ছা কৰোঁ, কাৰণ আপুনি যদি ইয়াক গ্ৰহণ কৰে তেন্তে ই আপোনালৈ শান্তি আৰু আনন্দ আনিব। এয়ে সেই খবৰ যীশুখ্ৰীষ্ট যিজন ক্ৰুচত মৰি আকৌ মৃত্যুৰ পৰা জি উঠিল। মই জানো যে আপুনি ভাবিছে তেওঁ সঁচাকৈয়ে মৰা নাছিল, কিন্তু তেওঁৰ সঁচাকৈ মৃত্যুৱে হৈছিল। যেতিয়া তেওঁ ক্ৰুচ কাঠত ওলমি আছিল, সেই সময়ত এজন পাহাৰাদাৰে তেওঁৰ কোষত যাঠিৰে খুচিছিল। তেজ আৰু পানী সেই খোচা ঠাইৰ পৰা ওলাইছিল। মানুহজন সঁচাকৈ মৃত্যু নহ'লে ই কেতিয়াও এনে হোৱাটো সম্ভৱ নহয়। যীশুৰ মৃত্যু হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল, কিন্তু তিনিদিনৰ দিনা তেওঁ মৃত্যুৰ পৰা জি উঠিল। এইটো এটা আচৰিত কথা, কিন্তু ই সত্য। আপুনি নিশ্চয় ভাবিছে যে এই ঘটনা অনেক বছৰৰ আগতে হৈ গ'ল, গতিকে ই যে সত্য তাকনো কেনেকৈ নিশ্চয় কৰিব পাৰে। অৱশ্যে আমি এই সময়ত তাত নাছিলোঁ, কিন্তু শুনক, যিবিলাকে দেখিছিল তাত আছিল। মৰিয়ম নামে এগৰাকী তিৰোতা আৰু তেওঁৰ বন্ধুসকলৰে সৈতে মৈদামলৈ গৈছিল আৰু মৈদামত তেওঁলোকে বিচৰা যীশুক নেপালে। পিতৰ আৰু জহনেও মৈদামটো খালী অৱস্থাত পালে। কিছুমানে ভাবিবলৈ ধৰিলে যে কোনোবাই যীশুৰ দেহ চুৰ কৰি নিলে, কিন্তু এই কামো সম্ভৱ নাছিল, যিহেতু সৈন্যবিলাকে যীশুৰ মৈদাম পহৰা দি আছিল আৰু কোনেও তেওঁলোকক অতিক্ৰম কৰি যাব নোৱাৰিছিল। আপুনি ভাবিছেনে যে কোনো এজনে তেওঁক তাৰ পাছত দেখা পাইছিল বুলি? তাৰ বিষয়ে মই আপোনাক কওঁ। হয়, অনেক মানুহে যীশুক দেখিছিল। প্ৰথমে মৰিয়মে তেওঁক য'ত মৈদাম দিছিল সেই মৈদামৰ ওচৰতেই তেওঁক দেখিছিল। তাৰ পাছত পিতৰ আৰু আনবিলাকেও তেওঁক দেখিলে। আন সময়ত তেওঁক প্ৰায় 500তকৈ ওপৰ মানুহে নিজ চকুৰে দেখিলে। আপুনি ভাবিছেনে যে তেওঁলোকে কোনো আত্মাহে দেখিছিল? মই আপোনাক কওঁ যে তেওঁ আত্মা নাছিল, তেওঁৰ শৰীৰ আছিল। তেওঁৰ বন্ধুবিলাকৰে সৈতে ভোজন কৰিছিল। থোমা নামৰ এজন মানুহে তেওঁক চুই চাইছিল। যীশুৱে থোমাক কৈছিল, তোমাৰ আঙুলি মোৰ দুখন হাতৰ বিন্ধাত সুমুৱাই চোৱা। সেই যি বিন্ধা তেওঁক ক্ৰুচত দিয়াৰ সময়ত কৰা হৈছিল। সন্দেহকাৰী নহয়, বিশ্বাসকাৰী হোৱা, কাৰণ ময়েই সেই যীশু। তেওঁনো কেনেকৈ মৃত্যুৰ পৰা জি উঠিল তাৰ বিষয়ে নিশ্চয় আপুনি ভাবিছে। তাৰ বিষয়ে মই কওঁ, শুনক। যদিও যীশু এজন মানুহ আছিল, তেওঁ প্ৰকৃততে ঈশ্বৰহে আছিল। তেওঁক ধৰি ৰাখিবৰ মৃত্যুৰ ক্ষমতা নাছিল। তেওঁৰ পুনৰুত্থানে ইয়াকে দেখুৱাই যে তেওঁ মৃত্যুতকৈ শক্তিমন্ত। তেওঁৰ মৃত্যু আৰু জীৱনৰ ওপৰত ক্ষমতা আছে। তেওঁৰ শিষ্যবিলাকে মৃত্যুলৈ ভয় নকৰে। তেওঁলোকে জানে যে তেওঁলোকক মৃত্যুৰ পাছতেই স্বৰ্গলৈ নিয়া হ'ব। তাত তেওঁলোকে মহা আনন্দেৰে অনন্তকাল থাকিবলৈ পাব।